এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। ইয়াৰে 11গৰাকী বিজেপিৰ আৰু এগৰাকী অসম গণ পৰিষদৰ। সম্প্ৰসাৰিত মন্ত্ৰীসভাত গোলকগঞ্জৰ অশ্বিনী ৰয় সৰকাৰ, ঢেকিয়াজুলিৰ অচ্যুত সিংঘল, টিংখাঙৰ বিমল বৰা, তামোলপুৰৰ বিশ্বজিৎ দৈমাৰী, নলবাৰীৰ জয়ন্ত মল্ল বৰুৱা, লক্ষীপুৰৰ কৌশিক ৰায়, কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত, পাথাৰকান্দিৰ কৃষ্ণেন্দু পাল, মঙলদৈৰ নীলিমা দেৱী, জাগিৰোডৰ পীযুষ হাজৰিকা, ধেমাজিৰ ডাঃ ৰণুজ পেগু আৰু ডিমৌৰ সুশান্ত বৰগোহাঁয়ে শপত গ্ৰহণ কৰে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানত এন ডি এ মিত্ৰজোঁটৰ মন্ত্ৰী, বিধায়ক তথা দলীয় নেতাকৰ্মীসকল উপস্থিত থাকে। অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।
অসমৰ জনগণে তৃতীয়বাৰ বাবে এন ডি এ চৰকাৰ গঠন প্ৰক্ৰিয়াত যি আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে তাৰ ফলশ্ৰুতিত আমি 102 আসন লাভ কৰিবলৈ সক্ষম হলো আৰু এইটো এটা ঐতিহাসিক বিজয়। আৰু এই বিজয় সাধাৰণ বিজয় নহয়। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰ বাবে এইখন চৰকাৰ গঠন হৈছে আৰু মোৰ দৃঢ় বিশ্বাস প্ৰথমটো কাৰ্যকালৰ দৰে দ্বিতীয়টো কাৰ্যকালো অদ্ভুতপূৰ্ণ সফলতা বুটলি বুলি ডক্টৰ শৰ্মা তেখেতৰ সতীৰ্থসকলৰ সৈতে সক্ষম হ'ব আৰু মন্ত্ৰী হোৱাৰ প্ৰতিগৰাকী মন্ত্ৰীক মই আহ্বান জনাইছো সদায় সততা নিষ্ঠাৰে, দক্ষতাৰে, দৃঢ়তাৰে, ভক্তিভাৱেৰে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 3,40,00,000 লোকক যাতে নিষ্ঠাৰে সেৱা আগবঢ়াই যায়।
শপত গ্ৰহণৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনৰ দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয়। লোকসেৱা ভৱনত হোৱা কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো মন্ত্ৰী উপস্থিত আছিল। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰে। কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী মৰগীয়া বানচ 58% পৰা বৃদ্ধি কৰি 60% কৰাত অনুমোদন জনায়। লগতে বিধায়ক উন্নয়ন পুঁজি এই বছৰ 1.5 কোটি টকালৈ বৃদ্ধি কৰা হয় আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটিলৈ বৃদ্ধি কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে যে অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজধানীৰ অধ্যক্ষ হিচাপে অনুমোদন দিয়ে আৰু এই অধ্যক্ষই কেবিনেট মৰ্যাদা লাভ কৰিব। আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিক সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰতিবছৰে আজিৰ এই দিনটোত এই দিৱস পালন কৰা হয়। 1973 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিবছৰে 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ, আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত 1 কোটি গছপুলি ৰোপণ কৰা হয়। আত্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাই এই অভিযানত অংশ লয়। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত মৰিগাঁৱৰ পি এম শ্ৰী ভুৰাগাঁও হৰিচৰণ চৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠানৰ আয়োজন কৰা হয়। গছপুলি ৰোপণেৰে আৰম্ভ হোৱা অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধৰ, কাৰ্যবাহী বিষয়া ইন্দ্ৰজিৎ দাস উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি আকাশবাণী নগাঁও কেন্দ্ৰ আৰু কলংপাৰ বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ যৌথ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। এই উপলক্ষে বিদ্যালয় চৌহদ পৰিষ্কাৰ কৰি গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। এই সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা বিশ্ববিদ্যালয়সমূহৰ পঞ্জীয়ক আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি মাচুল ৰেহাই আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীৰ বৈধ আধাৰ কাৰ্ড সম্পৰ্কীয় তথ্য সমৰ্থ পৰ্টেলত অন্তৰ্ভুক্ত কৰিবলৈ শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 7:05